আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ ভিন ভিন ঠাইত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰিছে। এই শিবিৰত 50টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে কালি এই শিবিৰ মুকলি কৰা হয়। ডিব্ৰুগড়ৰ চাবুৱাৰ DDR মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ অন্যান্য সুবিধাসমূহ থকা এই স্বাস্থ্য শিবিৰে সকলো স্তৰৰ ৰাইজক, বিশেষকৈ মহিলা আৰু শিশুসকলক উপকৃত কৰিব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে।
এই যিটো মেগা হেলথ কেম্প আয়োজন কৰা হৈছে, এই কেম্পৰ যোগেদি চাবুৱা অঞ্চলৰ ৰাইজক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ এটি মহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু মই ভাবোঁ যে জনগণে এই সুবিধাটো উচিতভাৱে লোৱা দৰকাৰ। কাৰণ একেটা স্থানতে স্বাস্থ্য বিভাগৰ 16টা ইতিমধ্যে বিভাগে ইয়াত তেখেতসকলৰ বিশেষজ্ঞক লৈ আৰু যাৱতীয় ঔষধ সামগ্ৰী ইয়াত প্ৰস্তুত কৰি তেখেতসকলে যিখিনি সেৱা অত্যন্ত নিষ্ঠাৰে আগবঢ়োৱাৰ বাবে সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
সেৱা পৰ্বৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ খোৱাং মহাবিদ্যালয়ত কালি ৰক্তদান শিবিৰ তথা এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত শিক্ষক, শিক্ষাৰ্থী আৰু অন্যান্য কৰ্মচাৰীকে ধৰি 52 জন লোকে ৰক্তদান কৰে। শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলাৰ আয়োজন সন্দৰ্ভত কালি জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে এখন সংবাদমেলৰ আয়োজন কৰে। জিলাখনৰ ডিমৌ ৰাজহুৱা খেলপথাৰত আজি আৰু নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 26 ছেপ্টেম্বৰত এই শিবিৰ অনুষ্ঠিত হ'ব বুলি যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। হোজাই জিলাতো কালি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্যমেলা অনুষ্ঠিত হয়। গাহৰিৰ শৰীৰত হোৱা আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে কালি শিৱসাগৰত জিলা প্ৰশাসনৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বৰ্তমান জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে বিভিন্ন পশু চিকিৎসালয় আৰু পশু চিকিৎসা উপকেন্দ্ৰৰ জৰিয়তে গাহৰি পালকসকলৰ মাজত এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সজাগতা কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। সভাত জিলাখনৰ গাহৰি মাংস বিক্ৰেতাসকলে যাতে কোনো কাৰণতে ৰোগীয়া গাহৰি মাংস বজাৰত বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে স্থানীয় প্ৰশাসন, আৰক্ষীৰ সহযোগত পঞ্চায়ত প্ৰতিনিধি, গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীক সজাগ হোৱাৰ পৰামৰ্শ আগবঢ়োৱা হয়। শিৱসাগৰৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে কালি জিলাখনত ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা নাজিৰা আলি আৰু ধোদৰ আলি পথছোৱা পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত আয়ুক্তগৰাকীয়ে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ লগতে নিৰ্মাণ কাৰ্যৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে। এই পৰিদৰ্শনকালত আয়ুক্তগৰাকীৰ লগত অতিৰিক্ত জিলা আয়ুক্ত গীতালী বৰুৱা, নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, সহকাৰী আয়ুক্ত KN চন্দনা জাহ্নৱী আদি উপস্থিত থাকে। গোলাঘাট জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে কাইলৈৰ পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি 9ম আৰু 10ম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। একেদৰে জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয় পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশনাভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যোৱা 15 ছেপ্টেম্বৰৰ পৰা চলি থকা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত পৰিস্থিতি স্থবিৰ হৈ পৰিছে। পথ অৱৰোধৰ ফলত গেছ, তেল আৰু ইন্ধন পৰিবাহী ভালেসংখ্যক টেংকাৰ আবদ্ধ হৈ পৰিছে। প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়াৰ উৎপাদন আৰু পৰিবহণ প্ৰায় স্থবিৰ হৈ পৰাত বহু পেট্ৰল পাম্পো বন্ধ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ তেল ডিপুসমূহত কালি আবেলিৰ পৰা মাজনিশালৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। বহু ঠাইত ৰন্ধন গেছৰো নাটনি হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰি অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব পাৰিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী চাব পাৰে। গোলাঘাট জিলাৰ মেৰাপানী চিট ফাৰ্মত নগাই তৈল খৈজোৰৰ পুলি ৰোপণ কৰিবলৈ প্ৰস্তুতি চলোৱা কেন্দ্ৰ কৰি কালিও প্ৰতিবাদ অব্যাহত থাকে। কালি মেৰাপানী ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু মেৰাপানী ভলগুৰি বিভিন্ন গাঁৱৰ শ কৃষকে চিট ফাৰ্ম পাচালিত প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।